জিচয়া বিশ অধ্যায়। মিছৰ আৰু কোচৰ পৰাজয় কৰাৰ বিষয়। সেই বছৰত অসুৰৰ ৰজা ছগুনে যেতিয়া টট্টনক পঠালে, তেতিয়া টট্টন অজদূত নগৰলৈ আহিল আৰু অজদূতৰ বিৰুদ্ধে যুদ্ধ কৰি তাক জব্দ কৰিলে। সেই সময়ত জিহুৱাই আমোছৰ পুত্ৰ জিচয়াৰ দ্বাৰাই কথা ক'লে, চোৱা, তোমাৰ কঁকালৰ পৰা চট কাপোৰ গুচোৱা আৰু তোমাৰ ভৰি জোতা হুলুকুৱা। তাতে তেওঁ সেইদৰে কৰি উদংগাৰে আৰু সুদা ভৰিৰে খোজকাঢ়িলে। জিহুৱাই ক'লে, মোৰ দাসৰ দৰে জিচয়াই মিছৰ আৰু কোচৰ বিষয়ে এক চিন আৰু অদ্ভুত লক্ষণস্বৰূপে উদংগাৰে আৰু সুদা ভৰিৰে 3 বছৰলৈকে খোজকাঢ়িলে। এইদৰে অসুৰৰ ৰজাই বন্দী কৰা মিছৰীয়া লোকসকলক লৈ যাব আৰু কোচ দেশৰ বহিষ্কৃত লোকসকল, যুৱক আৰু বুঢ়া, উদং আৰু খালী ভৰি আৰু অনাবৃত টিকাৰে মিছৰৰ লাজৰ বাবে লৈ যাব। কোচ দেশ তেওঁলোকৰ আশা আৰু মিছৰ দেশ তেওঁলোকৰ গৌৰৱ, সেইকাৰণে তেওঁলোক আতংকিত আৰু লজ্জিত হ'ব। সেইদিনা সাগৰৰ তীৰৰ দেশ নিবাসীসকলে ক'ব, বাস্তৱিকতে অসুৰীয়া ৰজাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে সহায়ৰ বাবে যলৈ আমি পলাই গৈছিলোঁ, আমাৰ সেই আশাৰ এনে দশা, তেনেহ'লে আমি কেনেকৈ ৰক্ষা পাম।